বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত থলুৱাভাৱে উৎপাদিত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰডছ আৰু 100খন দেশলৈ বেটাৰী চালিত বাহনৰ ৰপ্তানি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰে দেশৰ কৃষকসকলৰ কল্যাণ তথা স্বাৰ্থত অগ্ৰাধিকাৰ প্ৰদান কৰি আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায় প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে। চৰকাৰে জনজাতি নেতা বিৰচা মুণ্ডা আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তীৰ লগতে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্দেশ্যে 3খন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কালি নতুন দিল্লীত চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদৰ সমীপৰ হঞ্চলপুৰত থলুৱাভাৱে উৎপাদিত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰডছ আৰু 100খন দেশলৈ বেটাৰী চালিত বাহনৰ ৰপ্তানি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। মেক ইন ইণ্ডিয়া উদ্যমৰ সাফল্যৰ চিনস্বৰূপে প্ৰধানমন্ত্ৰীয়ে ভাৰতত নিৰ্মিত সুজুকীৰ প্ৰথম কৌশলগত বেটাৰী বৈদ্যুতিক বাহনৰ পতাকা জোকাৰি উদ্বোধন কৰিব। এই বাহনসমূহ ইউৰোপ আৰু জাপানকে ধৰি বিশ্বৰ 100খন দেশলৈ ৰপ্তানি কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে থলুৱাভাৱে উৎপাদিত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰডছ আৰু ভাৰতৰ বেটাৰী পৰিৱেশতন্ত্ৰৰ দ্বিতীয় পৰ্যায়ৰো শুভাৰম্ভ কৰিব। ইয়াৰ জৰিয়তে দেশৰ ঘৰুৱা নিৰ্মাণ ক্ষেত্ৰ অধিক উন্নয়নৰ দিশে আগবঢ়াৰ লগতে নিকা শক্তি প্ৰযুক্তি খণ্ডত ন ন উদ্ভাৱনৰ অন্বেষণ হ'ব। ইয়াৰ পূৰ্বে কালি শ্ৰীমোদীয়ে আহমেদাবাদত 5,400 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছত শ্ৰীমোদীয়ে এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ স্বাৰ্থ দেশৰ সৰ্বাধিক গুৰুত্বৰ বিষয় বুলি মন্তব্য কৰে। যিকোনো ধৰণৰ হেঁচা তথা পৰিস্থিতিৰ মাজতো ইয়াৰ সৈতে জড়িত লোকসকলৰ কোনোধৰণৰ ক্ষতি হবলৈ দিয়া নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। সমাজৰ সকলো শ্ৰেণীৰ লোককে সন্মান সহকাৰে জীয়াই থকাৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ লগতে মন্তব্য কৰে। তেওঁ কয় যে চহৰাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ জীৱন সুচল কৰি তোলাটো চৰকাৰৰ সৰ্বাধিক গুৰুত্বৰ বিষয়। ভাৰতৰ পৰিৱৰ্তনৰ যাত্ৰাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশে স্বনিৰ্ভৰশীলতাৰে বিকাশৰ দিশে আগবাঢ়ি গৈছে। 2047 চনৰ ভিতৰত ভাৰত এখন উন্নত ৰাষ্ট্ৰত পৰিণত হ'ব বুলিও তেওঁ বিশ্বাস ব্যক্ত কৰে। আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ তেওঁ দেশৰ নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনোৱাৰ লগতে সামগ্ৰীসমূহৰ মান উন্নত কৰাৰ বাবেও উৎপাদনকাৰীসকলক আহান জনায়। কেন্দ্ৰীয় কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰে দেশৰ কৃষকসকলৰ কল্যাণ তথা স্বাৰ্থত অগ্ৰাধিকাৰ প্ৰদান কৰি আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ভূপালত কালি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান IISER সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ভাৰত সম্পূৰ্ণ আত্মবিশ্বাসী আৰু দেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কোনোধৰণৰ আপোচ নকৰে। দেশৰ কৃষক আৰু মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলৰ স্বাৰ্থ বিৰোধী কোনোধৰণৰ চুক্তিত চৰকাৰে স্বাক্ষৰ নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। শ্ৰীচৌহানে দৈনন্দিন ব্যৱহাৰৰ বাবে থলুৱাভাৱে উৎপাদিত সামগ্ৰীত অগ্ৰাধিকাৰ দিবলৈ 144 কোটি জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহানৰ বিষয়েও উল্লেখ কৰে। বলপূৰ্বকভাৱে স্থানান্তৰিত হোৱা ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায় প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহান জনাইছে। এই সমস্যাৰ সমাধানৰ বাবে বিশ্ব সম্প্ৰদায়ৰ সমৰ্থন বিচাৰি বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে আমি আমাৰ সীমিত ঘৰুৱা সম্পদসমূহৰ বাবে অতিৰিক্ত সম্পদ আহৰণ কৰাৰ কোনো প্ৰয়োজন নাই। ৰোহিংগীয়া সমস্যা সমাধানৰ বিষয়টো গোলকীয় কাৰ্যসূচীৰ বিষয় হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে এই সমস্যাৰ সমাধান কৰাটো কেৱল বাংলাদেশৰে দায়িত্ব নহয়, বৰং ই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰো এটা বিশেষ দায়িত্ব। ৰোহিংগীয়াসকলৰ শেহতীয়া স্থিতি সন্দৰ্ভত আয়োজিত 3দিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্ৰীয়ুনুছে এই বিষয়ে প্ৰকাশ কৰে। ৰোহিংগীয়াসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান সূত্ৰ অন্বেষণৰ বাবে বিশ্বৰ অংশীদাৰসকলক জড়িত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰীয়ুনুছে কয় যে মানৱীয়তাৰ খাতিৰত সীমিত সম্পদ থকা স্বত্তেও ৰোহিংগীয়াসকলৰ জীৱন ৰক্ষাৰ বাবেই বাংলাদেশে ইয়াৰ সীমান্ত বুলি এই সীমান্ত মুকলি কৰি দিছে। বৰ্তমান সময়ত ম্যানমাৰৰ পৰা বিতাড়িত 13 লাখ ৰোহিংগীয়া লোক বাংলাদেশৰ বিভিন্ন শিবিৰত আশ্ৰয় লৈ আছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। চৰকাৰে জনজাতি নেতা বিৰচা মুণ্ডা আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তীৰ লগতে অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্দেশ্যে 3খন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই তিনিওখন সমিতিৰ অধ্যক্ষ হিচাপে থাকিব। সমিতিকেইখনে দেশৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী উদযাপনৰ উদ্দেশ্যে বিভিন্ন কাম কাজৰ তদাৰক কৰিব। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়াৰ অধীনত ভোটদাতাৰ যিকোনো ওজৰ আপত্তি আৰু দাবীৰ নিষ্পত্তি কৰিবলৈ 7 দিন বাকী থকা অৱস্থাত এই পৰ্যন্ত 99.11% নথিপত্ৰ লাভ কৰা হৈছে বুলি দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি দৈনিক 1.64% নথি লাভ কৰা হৈছে। ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম সময়সীমা 1 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। এতিয়ালৈকে মাত্ৰ 0.89% ভোটদাতাহে তেওঁলোকৰ নথিপত্ৰসমূহ দাখিল কৰিবলৈ বাকী আছে বুলি আয়োগে প্ৰকাশ কৰিছে। নাগালেণ্ডৰ স্বাস্থ্য সম্পৰ্কীয় ধবজাবাহী পদক্ষেপ, মুখ্যমন্ত্ৰীৰ স্বাস্থ্য বীমা আঁচনিক সাৰ্বজনীন স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ বাবে স্বাস্থ্যখণ্ডত CIPS উদ্ভাৱন বঁটা 2024 প্ৰদান কৰা হৈছে। চলিত মাহৰ 22 তাৰিখে শ্ৰীনগৰত অনুষ্ঠিত এটা অনুষ্ঠানত জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই এই বঁটা প্ৰদান কৰে। নাগালেণ্ড হেল্থ প্ৰটেকচন ছচাইটিৰ হৈ এই বঁটা গ্ৰহণ কৰে সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ লংকুমিৰ আৰু উপ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ ইংনে কংগিয়াকে। সুলভ তথা ন্যায্য স্বাস্থ্যসেৱা নিশ্চিত কৰিবলৈ CMIHয়ে ডিজিটেল নামভৰ্তি, নগদবিহীন আৰু জৰুৰীকালীন সেৱা প্ৰদান কৰে। এই আঁচনিখন সফল কৰি তোলাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো নাগৰিক আৰু অংশীদাৰসকলক নাগালেণ্ড স্বাস্থ্য সুৰক্ষা সমাজে কৃতজ্ঞতা জ্ঞাপন কৰিছে। দক্ষিণ গাজাৰ এখন চিকিৎসালয়ত কালি নিহত হোৱা 20 জন লোকৰ ভিতৰত 5 জন সাংবাদিকো আছে বুলি গাজাৰ বিষয়াসকলে জনাইছে। গাজা চহৰৰ আল শিফা হাস্পতালৰ সমীপত ইজৰাইলৰ লক্ষ্যভিত্তিক আক্ৰমণত 6 জন সাংবাদিক নিহত হোৱাৰ 2 সপ্তাহ পাছত এই কথা প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ লোকসকলৰ বাবে ইজৰাইল হামাছ এক অন্যতম ৰক্তাক্ত সংঘাতলৈ ৰূপান্তৰিত হৈছে। 22 মাহ জুৰি চলা এই সংঘাতত গাজাত মুঠ 192 জন সাংবাদিক নিহত হোৱা বুলি ইতিমধ্যে চৰকাৰী তথ্যই প্ৰকাশ কৰিছে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে শেহতীয়া ঘটনাটোক মৰ্মান্তিক দুৰ্ঘটনা বুলি অভিহিত কৰি কয় যে দেশখনে সাংবাদিক আৰু চিকিৎসা কৰ্মীসকলৰ কামক মূল্য দিয়ে। ইজৰাইলৰ সামৰিক অভিযান হামাছৰ প্ৰতিহে নিৰ্দেশিত, সাধাৰণ নাগৰিকৰ প্ৰতি নহয় বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে নতুনকৈ প্ৰৱৰ্তন কৰা একত্ৰিত পেঞ্চন আঁচনি UPSৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSত অন্তৰ্ভুক্তি হবলৈ ওৱান টাইম ওৱান ৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী অধিসূচনা অনুসৰি UPSৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ ছুপাৰ এনুৱেশ্যনৰ এবছৰ আগলৈকে অথবা স্বেচ্ছামূলক অৱসৰৰ 3 মাহ আগলৈকে এই সুবিধা উপলব্ধ হ'ব। চাকৰিৰ পৰা বৰ্খাস্ত, অপসৰণ বা অনুশাসনমূলক ব্যৱস্থাৰ সন্মুখীন হোৱা কৰ্মচাৰীসকল এই সুবিধাৰ বাবে যোগ্য নহ'ব। এবাৰ এই সুবিধা গ্ৰহণ কৰাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পে আউটকে ধৰি UPSৰ অন্যান্য সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হ'ব। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এই পদক্ষেপৰ লক্ষ্য হৈছে পেঞ্চনৰ সুবিধাসমূহ সুশৃংখলিত কৰা আৰু দীৰ্ঘম্যাদী অৱসৰৰ সমাধান হিচাপে NPSক শক্তিশালী কৰা। উল্লেখযোগ্য যে 2025 চনৰ 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত বিকল্প হিচাপে UPS প্ৰৱৰ্তন কৰা হৈছিল। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কালি নতুন দিল্লীত চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে। অহা 29 আগষ্টৰ পৰা এই প্ৰতিযোগিতাৰ খেলসমূহ আৰম্ভ হ'ব আৰু 7 ছেপ্টেম্বৰত ইয়াৰ সামৰণি পৰিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত থলুৱাভাৱে উৎপাদিত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰডছ আৰু 100খন দেশলৈ বেটাৰী চালিত বাহনৰ ৰপ্তানি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে চৰকাৰে দেশৰ কৃষকসকলৰ কল্যাণ তথা স্বাৰ্থত অগ্ৰাধিকাৰ প্ৰদান কৰি আমেৰিকাৰ পৰা কৃষিজাত সামগ্ৰী আমদানি কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে। ৰোহিংগীয়া মুছলমান লোকসকলৰ ন্যায়, প্ৰত্যাৱৰ্তন তথা স্থিৰতা সুনিশ্চিত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কালি নতুন দিল্লীত চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 বজাত।